এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে মৰিগাঁও, নগাঁও আৰু হোজাই জিলাত আজি আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ, মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি গঁড়ৰ আক্ৰমণত এজন বনকৰ্মীৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত, আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নামিবিয়াক জয়ৰ বাবে 200 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰ মুঠ 7,964গৰাকী উদ্যোগীৰ মাজত আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰে। এই উপলক্ষে নগাঁৱৰ নেহৰুবালিত আয়োজিত অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা আৰু কৃষ্ণেন্দু পাল উপস্থিত থাকে। আজি মৰিগাঁও জিলাৰ 1,944গৰাকী, নগাঁও জিলাৰ 4,196গৰাকী আৰু হোজাই জিলাৰ 1,824গৰাকী সম্ভাৱ্য উদ্যোগীৰ মাজত ধনৰাশি বিতৰণ কৰা হয়। এই আঁচনিৰ অধীনত সাধাৰণ শাখাৰ 7,923গৰাকীলৈ 2,00,000 টকাকৈ আৰু বৃত্তিগত শাখাৰ 41গৰাকীলৈ 5,00,000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। এই অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে এই ধনৰাশিয়ে ব্যক্তিগতভাৱে সকলোকে উপকৃত কৰাৰ লগতে ৰাজ্যৰ উদ্যমিতা খণ্ডকো যথেষ্ট সমৃদ্ধ কৰিব। তেওঁ লগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত পুঁজি লাভ কৰা যোগ্য লোকসকলক অতি শীঘ্ৰে দ্বিতীয় কিস্তিৰ ধন প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। ডঃ শৰ্মাই আজি নগাঁও চহৰত পুনৰ নিৰ্মাণ কৰি উলিওৱা ৰূপকোঁৱৰ চৌক আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ এই প্ৰতিমূৰ্তিটো কেৱল ৰূপকোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি নহয় বৰঞ্চ নগাঁও তথা ৰাজ্যখনৰ চহকী কলা, ঐতিহ্য আৰু গৌৰৱৰ প্ৰতীক বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মৰিকলং বিলৰ পাৰত সৌন্দৰ্য বৰ্ধনৰ উদ্দেশ্যে নতুনকৈ নিৰ্মাণ কৰা শ্ৰদ্ধাঞ্জলি উদ্যানখন মুকলি কৰে। নগাঁও চহৰৰ সেউজ পৰিৱেশ সংৰক্ষণৰ জৰিয়তে ৰাজহুৱা অৱসৰ বিনোদনৰ স্থান হিচাপে 25 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে এই উদ্যানখন নিৰ্মাণ কৰি উলিওৱা হৈছে। উদ্যানখনত খোজকঢ়াৰ সুবিধা, যোগাভ্যাসৰ স্থান, নৌকা বিহাৰ, আধুনিক কেফেটেৰিয়া আদিৰ সুবিধা আছে। এই উদ্বোধনী অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, মন্ত্ৰী কেশৱ মহন্ত আৰু পীযুষ হাজৰিকা উপস্থিত থাকে। মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ শিৱ মন্দিৰসমূহত আজি পুৱাৰে পৰা ভক্তৰ দীঘলীয়া শাৰী দেখা গৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত থকা শিৱ মন্দিৰসমূহত আজি পুৱাৰে পৰা বন্তি, ধূপ ধূনা আৰু নৈবেদ্যৰে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হয়। ঐতিহাসিক শ্ৰী শ্ৰী লংকেশ্বৰ ধামত আজি শিৱ চতুৰ্দশী তিথিৰ সৈতে সংগতি ৰাখি মহাশিৱৰাত্ৰি পূজা আৰু মহামেলা উৎসৱৰ আয়োজন কৰা হৈছে। পামহিৰ ভীমাশংকৰ মন্দিৰতো আজি পুৱাৰে পৰা বীৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হৈছে। একেদৰে সোমনাথ মন্দিৰ, শুক্ৰেশ্বৰ দেৱালয়, বশিষ্ঠধাম আদিতো বহু ভক্তৰ সমাগম হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহিৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, নেঘেৰিটিঙকে ধৰি বিভিন্ন স্থানত আজি যথাৰীতি নীতিৰে আশুতোষৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহাশিৱৰাত্ৰি পূজা আৰু কালিৰে পৰা 5-দিনীয়া মেলাৰ আয়োজন কৰা হৈছে। মহাদেৱৰ পূজা অৰ্চনাৰ বাবে শিৱদৌলত আজি পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিছে। জিলা প্ৰশাসনে অগণন লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পূজা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো বৃহৎ মেলাৰ আয়োজন কৰা হৈছে। মেলাত 500ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানে অংশ লৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। শিৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কাইলৈ স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। তিনিচুকীয়া নগৰৰ মাকুম পথত থকা শিৱথান বৰডুবিৰ টিলিঙা মন্দিৰত শিৱৰাত্ৰিৰ পূজাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাতো শিৱৰাত্ৰি পূজা ধৰ্মীয় ৰীতি নীতিৰে আৰম্ভ হৈছে। ডিব্ৰুগড় মহানগৰৰ পাঁচআলিত থকা শিৱ মন্দিৰ, চকীডিঙি শ্মশানত থকা শিৱ মন্দিৰকে ধৰি বিভিন্ন অঞ্চলত শিৱৰাত্ৰি পালনৰ বাতৰি পোৱা গৈছে। ধেমাজি জিলাৰ ঐতিহাসিক ঘুগুহা দৌলত 3-দিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি পালন কৰা হৈছে। শিৱৰাত্ৰি উপলক্ষে আজি পুৱাৰে পৰা দৌলত অগণন ভক্তৰ সমাগম হৈছে। শিৱৰাত্ৰি পূজাৰ সৈতে সংগতি ৰাখি নাম পৰিৱেশন আৰু ভাওনা পৰিৱেশনৰো ব্যৱস্থা কৰা হৈছে। এই সন্দৰ্ভত এগৰাকী আয়োজকে এইদৰে কয়।
1397-1407 খ্ৰীষ্টাব্দৰ ভিতৰত আমাক ঘুগুকুৰিৰ স্মৃতিত বামুণী কোঁৱৰ চুদাংফাই এই ঘুগুহা দৌলটো নিৰ্মাণ কৰিছিলে বুলি এটা জনশ্ৰুতি আছে। আৰু তেতিয়াৰ পৰাই যিহেতু পৰম্পৰাগতভাৱে এই শিৱৰাত্ৰি মহোৎসৱটো উদযাপন কৰি অহা হৈছে আৰু এয়া আজি আপোনালোকৰ সন্মুখত 600 সংখ্যক আমি গৌৰৱ উজ্জ্বল প্ৰাক হীৰক জয়ন্তী মহোৎসৱ উদযাপন কৰিছো। এই ঘুগুহা দৌলৰ মহত্ব আৰু আলৌকিকতাক বিশ্বাস কৰি প্ৰতি বছৰে ভক্তৰ বৈষ্ণৱসকলৰ সমাগম ঘটে আৰু এইবাৰো ব্যতিক্ৰম নহয়। আমি প্ৰায় 2 লাখ ভক্তপ্ৰাণ ৰাইজক আমি আদৰিবৰ কাৰণে আমি প্ৰস্তুতি সম্পন্ন কৰিছো। ইতিমধ্যে যোৱাকালিৰ পৰা যিহেতু আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই শিৱৰাত্ৰি মহোৎসৱ মেলা আমি আয়োজন কৰিছো। আমি প্ৰায় আমাৰ যিটো আমি প্ৰসাদ বুলি কওঁ, পকা মিঠৈ আমি প্ৰায় 3 লাখমান আমি পকা মিঠৈ আমি প্ৰস্তুতি কৰি কালি আমাৰ নিৰ্মাণ হৈছে।
শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি বৰাক উপত্যকাৰ প্ৰাচীন শৈৱতীৰ্থ ভুৱন তীৰ্থক্ষেত্ৰত ভুৱন মেলা আৰম্ভ হৈছে। শিৱৰাত্ৰি উপলক্ষে অসংখ্য তীৰ্থযাত্ৰীয়ে পৰম্পৰা ৰক্ষা কৰি ভুৱন পাহাৰ বগাবলৈ আৰম্ভ কৰিছে। কাছাৰ জিলা প্ৰশাসনে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষী প্ৰশাসনৰ উদ্যোগত এটা অস্থায়ী নিয়ন্ত্ৰণ কক্ষ মুকলি কৰা হৈছে। কাছাৰ জিলাৰ শিলচৰৰ অন্নপূৰ্ণা মন্দিৰ, তাৰাপুৰ, শিৱবাৰী, অম্বিকেশ্বৰ মন্দিৰ, শিলচৰ শ্মশানঘাটকে ধৰি বিভিন্ন স্থানৰ শিৱ মন্দিৰসমূহত ভক্তসকলে ধূপ দীপ নৈবেদ্যৰে ভোলানাথৰ আৰাধনা কৰিছে। শ্ৰীভূমি জিলাতো পৰম্পৰা বৰ্তাই ৰাখি মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন স্থানৰ শিৱ মন্দিৰসমূহত আজি পুৱাৰে পৰা ভক্তসকলে পূজা অৰ্চনা কৰিছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশন 19 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। অধিৱেশনৰ দ্বিতীয় দিনা বিধানসভা 2026-27 বৰ্ষৰ অন্তৱৰ্তী লেখানুদান বাজেট উত্থাপন কৰা হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে লেখানুদান দাখিল কৰিব। বাজেট অধিৱেশনত পৰৱৰ্তী 3 বা 6 মাহ ৰাজ্যখন চলিবৰ বাবে প্ৰয়োজনীয় পুঁজিত মঞ্জুৰি দিয়া হ'ব। মাজুলীৰ আউনীআটী সত্ৰৰ বিশিষ্ট শিক্ষাবিদ তথা গৱেষক ডঃ খগেন শৰ্মালৈ 2026 বৰ্ষৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা আগবঢ়াইছে। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী আজি এখন সংবাদমেলযোগে এই কথা ঘোষণা কৰে। তেওঁ কয় যে উদাসীন সত্ৰৰ পৰম্পৰা, ত্যাগ আৰু দৰ্শন সন্দৰ্ভত কৰা গৱেষণাৰ স্বীকৃতিস্বৰূপে ডঃ খগেন শৰ্মালৈ এই বঁটা আগবঢ়োৱা হৈছে।
5 চনৰ পৰা আমি সেই বঁটাটো দি আহিছো। এইবাৰ আমি আকৌ 25 বৰ্ষৰ বাবে এই বঁটাটো এইবাৰ আমি দিয়াৰ সিদ্ধান্ত লৈছো। তেওঁ এগৰাকী হাড়েহিমজুৱে সত্ৰীয়া ব্যক্তি, ডক্টৰ খগেন শৰ্মা জাগীৰোডত থাকে, কৰ্মসূত্ৰে জাগীৰোড কলেজত চাকৰি কৰিছিলে, এতিয়া অৱসৰ ল'লে। আৰু মাজুলীৰ সত্ৰটো তেখেতে আছিলে, আউনীআটী সত্ৰটো আছিলে, নতুন কণাবাৰী সত্ৰটো আছিলে, সেয়ে আমি তেখেতক সত্ৰীয়া বুলি ক'ব খোজো। আৰু তেখেতে উদাসীন সত্ৰৰ পৰম্পৰা, উদাসীন সত্ৰৰ ত্যাগ, উদাসীন সত্ৰৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে তেখেতে গৱেষণা পত্ৰ লিখি উলিয়াইছে আৰু তেখেতে ডক্টৰেটো লৈছে সেই বিষয়ৰ ওপৰত। আৰু সেয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিসৃষ্ট সত্ৰসমূহৰ সম্পৰ্কে ডক্টৰ খগেন শৰ্মাই যি সুন্দৰকৈ বিস্তৃত ব্যাখ্যা আগবঢ়াইছে। 5 চনৰ পৰা আমি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ বৰদলনী বন শিবিৰ এলেকাত আজি দুপৰীয়া গঁড়ৰ আক্ৰমণত এজন বনকৰ্মীৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। বিভাগীয় সূত্ৰই প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰীয় উদ্যানত নিয়মীয়া টহলৰ সময়ত এটা গঁড়ে বনকৰ্মী দুজনক আক্ৰমণৰ লক্ষ্য কৰি লয়। গুৰুতৰভাৱে আহত দুয়োজনকে ততালিকে কহৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে চাহাবুদ্দিন নামৰ গৃহৰক্ষী জোৱানজনক চিকিৎসকে মৃত ঘোষণা কৰে। ৰমেন বৰা নামৰ আনজন বনকৰ্মীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। সংগীত নাটক একাডেমীৰ উদ্যোগত আৰু মাজুলী মহাবিদ্যালয়ৰ সহযোগত আজি মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত প্ৰাতিজ্ঞ শীৰ্ষক এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। সংগীত নাটক একাডেমী বঁটাপ্ৰাপক শিল্পী যোগেন দত্ত বায়ন, হৰিচৰণ ভূঞা বৰবায়ন, কৰুণা বৰা আৰু ভৱেন বৰবায়নকে ধৰি অন্যান্য শিল্পীসকলে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সংগীত নাটক একাডেমীৰ উত্তৰ পূব কেন্দ্ৰৰ সঞ্চালক ডঃ অৰূপ বৰদলৈয়ে আদৰণি ভাষণ দিয়ে। অনুষ্ঠানত পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৰিচৰণ শইকীয়াই সত্ৰীয়া নৃত্য পৰিৱেশন কৰাৰ লগতে মাজুলীৰ নতুন চামগুৰি সত্ৰৰ মুখাশিল্পী পদ্মশ্ৰী সন্মানেৰে সন্মানিত হেমচন্দ্ৰ গোস্বামীয়ে মুখাশিল্প সংস্কৃতি প্ৰদৰ্শন কৰে। বৰপেটা সত্ৰৰ লোকশিল্পী গুণীন্দ্ৰনাথ ওজাই, অংকীয়া ভাওনা আৰু বৰগীত বিষয়ক কেইবাগৰাকীও সহশিল্পীৰ সৈতে প্ৰদৰ্শনমূলক বক্তৃতা আগবঢ়াই সকলোকে আপ্লুত কৰে। 2020-21 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান কিছু সময় পূৰ্বে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই নামিবিয়াক জয়ৰ বাবে 2 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমেৰিকাই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 199 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নামিবিয়াই আমালৈ বাতৰি অহা পৰলৈ 17 অভাৰত 4টা উইকেট হেৰুৱাই 140 ৰাণ কৰি খেলি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। মৰিগাঁও, নগাঁও আৰু হোজাই জিলাত আজি আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ, মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নামিবিয়াক জয়ৰ বাবে 2 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ বাতৰি ইমানেই।